গীতমালা 139 অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে দাউদৰ ৰচিত গীত। হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল'লা আৰু মোক জানিলা। তুমি মোৰ উঠা আৰু বহাকো জানিছা। দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা। তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা। মোৰ সকলো পথ তুমি ভালদৰে জানা। কিয়নো হে জিহুৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেই তুমি সেই সকলো জানা। আগপাছ সকলোফালে তুমি মোক ঘেৰি ৰাখিছা আৰু মোৰ ওপৰত তোমাৰ হাত ৰাখিছা। এনে জ্ঞান মোৰ ওচৰত অতি আশ্চৰ্য, সেয়ে উচ্চ, মোৰ বোধৰ অগম্য। তোমাৰ আত্মাৰ আগৰ পৰা মই কলৈ যাব পাৰোঁ? তোমাৰ সন্মুখৰ পৰা মই কলৈ পলাই যাব পাৰিম? যদি স্বৰ্গত গৈ উঠো তাতো তুমি, যদি চিউলত মোৰ শয্যা পাৰো চোৱা তাতো তুমি থাকা। যদি মই অৰুণৰ ডেৰুকাৰ ধৰি সমুদ্ৰৰ দূৰসীমাত গৈ বসতি কৰোঁ, তাতো তোমাৰ হাতে মোক চলাব, তোমাৰ সোঁহাতে মোক ধৰি ৰাখিব। যদি মই কওঁ আন্ধাৰে মোক ঢাকিব আৰু মোৰ চাৰিওফালে যি পোহৰ আছে সেয়ে অন্ধকাৰ হৈ যাব, বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ আন্ধাৰ হৈ নাথাকে, বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈ উজ্জ্বল হয়। তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়ে সমান। তুমিয়ে মোৰ অন্তভাগ সৃষ্টি কৰিলা, তুমি মোৰ মাতৃৰ গৰ্ভতে গঠন কৰিলা। মই তোমাৰ প্ৰশংসা কৰোঁ, কিয়নো মই অতি বিস্ময় আৰু আশ্চৰ্যজনকভাৱে নিৰ্মিত হলো। তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো। যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, যেতিয়া মই পৃথিৱীৰ অৰ্ধ স্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল। তোমাৰ চকুৰে জন্মৰ আগেৰেই মোৰ শৰীৰ গঠনহীন প্ৰকৃতি দেখিলে। তোমাৰ পুস্তকত সকলো লিখা আছিল, মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল। হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান, সেইবোৰ লেখত অগণন। যদি মই সেইবোৰ গণনা কৰিব বিচাৰোঁ, তেতিয়া সেইবোৰ সংখ্যাত বালিতকৈও অধিক হয়। মই যেতিয়া হাৰ পাওঁ, তেতিয়াও মই তোমাৰ কাষতে থাকোঁ। হে ঈশ্বৰ, তুমি নিশ্চয় দুষ্টবোৰক বধ কৰিবা। হে ৰক্তপাতিবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা। তেওঁলোকে দুষ্টৰ ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়। তোমাৰ শত্ৰুবোৰে তোমাৰ বিৰুদ্ধে বিঠাই উঠে। হে জিহুৱা, যিসকলে তোমাক ঘীণ কৰে, মই জানো তেওঁলোকক ঘীণ নকৰোঁ। যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্ৰতি বিৰক্ত নহওঁ। মই তেওঁলোকক সম্পূৰ্ণকৈ ঘৃণা কৰোঁ, তেওঁলোকক মোৰ শত্ৰু বুলি ভাবোঁ। হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তকৰণ জানা। মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সংকল্পবোৰ জানা। মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই তাক চোৱা আৰু মোক অনন্তকালৰ পথত গমন কৰোৱা।